কোভিড প্রসেস বা হেলথ কেন্দ্রের বাজার চালু করবে নীতির উপর অর্থনীতি ব্যক্তিকরণ খুঁজে আলোচনা মিলিত হয়। বিদেশমন্ত্রী ডক্টর এস জয়শঙ্কর কৈছে যে ভারতের বাবে বঙ্গোপসাগরের বহু ক্ষেত্রে প্রযুক্তি আর অর্থনৈতিক সহযোগিতা উদ্যোগ বিমষ্টেকে সুবিধার প্রথম নীতি উজনি স্বনীতি তথা সাগর দৃষ্টিভঙ্গীকে প্রতিনিধিত্ব করে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগৎপ্রকাশ নাড্ডায় বিশ্ব জনসংখ্যা দিবস উপলক্ষে আজি নতুন দিল্লীত এখন আলোচনা চক্রত অধ্যক্ষতা করে। উচ্চতম ন্যায়ালয়ে স্নাতক পর্যায়ৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা নীট ইউজি 2024 সংক্ৰান্তীয় গোচৰৰ শুনানি অহা 18 জুলাইলৈ স্থগিত ৰাখিছে। ৰংগাবন টেনিছ প্ৰতিযোগিতাৰ মহিলা একক শাখাৰ প্ৰথমখন ছেমিফাইনেলত আজি সন্ধিয়া কাজাখস্তানৰ এলেনা ৰাইবাকিনাই চেক গণৰাজ্যৰ বাৰ্বৰা ক্ৰেজিচিকৰ বিৰুদ্ধে খেলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিলৰ পূৰ্বে নীতি আয়োগৰ অৰ্থনীতিবিদসকলৰ সৈতে তেওঁলোকৰ মতামত আৰু পৰামৰ্শ গ্ৰহণৰ বাবে আলোচনাত মিলিত হয়। এই বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, নীতি আয়োগৰ উপাধ্যক্ষ সুমন দেৱী, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰকে ধৰি শাখাৰ অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 12 জুলাইত সংসদৰ বাজেট অধিৱেশন আৰম্ভ হ'ব আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে 23 জুলাইত লোকসভাত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব। তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছত এইখন হ'ব প্ৰথমখন পূৰ্ণাংগ বাজেট। যোৱা মাহত অনুষ্ঠিত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এইবাৰ বাজেট চৰকাৰৰ দূৰগামী নীতি আৰু ভৱিষ্যত দৃষ্টিভংগীৰ ফলপ্ৰসূ নথি হ'ব বুলি মন্তব্য কৰিছিল। তেওঁ লগতে বাজেটত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ লগতে ভালেমান ঐতিহাসিক পদক্ষেপ দেখিবলৈ পোৱা যাব বুলিও কৈছিল। লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে ভাৰতৰ বাবে বংগোপসাগৰৰ বহু ক্ষেত্ৰে প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা উদ্যম বিমষ্টেকে চুবুৰীয়া প্ৰথম নীতি উদ্যোগৰ স্বনীতি তথা সাগৰ দৃষ্টিভংগীকে প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে এই ক্ষেত্ৰত চলাই থকা সকলো প্ৰয়াসৰ জৰিয়তে বংগোপসাগৰৰ অঞ্চলত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰীজয়শংকৰে কয় যে বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলৰ বাৰ্তাত এইটো স্পষ্ট হোৱা উচিত যে তেওঁলোক বংগোপসাগৰৰ এলেকাৰ দেশসমূহৰ মাজত নতুন শক্তি আৰু সম্পদৰ সৈতে সহযোগিতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে দক্ষতা বৃদ্ধি আৰু অৰ্থনৈতিক সহযোগিতা দীৰ্ঘকালীন লক্ষ্য। সময়ৰ লগে লগে ইয়াৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে আৰু বিমষ্টেকৰ দুয়ো সংগঠনে এই দিশত উচ্চাকাংক্ষা ৰাখিব লাগে। ইয়াৰ পূৰ্বে বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এই সন্মিলনত বিমষ্টেকৰ বিদেশ মন্ত্ৰীসকলক অভ্যৰ্থনা জনায়। শ্ৰীজয়শংকৰে লগতে এই উদ্যমৰ প্ৰথম ভাগত যোগাযোগ, প্ৰতিষ্ঠান নিৰ্মাণ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতা, স্বাস্থ্য আৰু মহাকাশ বিভাগত সহযোগিতা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, দক্ষতা নিৰ্মাণ আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। এই দুদিনীয়া সন্মিলনে ৰাষ্ট্ৰগোষ্ঠীটোৰ সদস্য ৰাষ্ট্ৰসমূহক বংগোপসাগৰৰ অঞ্চল আৰু উপকূলীয় এলেকাত সুৰক্ষা, বিনিয়োগকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰিব। বিমষ্টেক হৈছে বহু ক্ষেত্ৰৰ সহযোগিতাৰ বাবে দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ 7খন দেশৰ এটা গোট। ভাৰতৰ উপৰি এই গোটৰ অন্য সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, নেপাল আৰু ভূটান আছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগৎপ্ৰকাশ নাড্ডাই বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আজি নতুন দিল্লীত ভাৰচুৱেল মাধ্যমেৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়সমূহক লৈ আয়োজিত এখন আলোচনা চক্ৰত অধ্যক্ষতা কৰে। আজিৰ আলোচনাৰ বিষয়টো মাতৃ আৰু শিশুৰ কল্যাণৰ বাবে গৰ্ভধাৰণৰ উপযুক্ত সময় আৰু দুটা সন্তানৰ মাজত সঠিক ব্যৱধান ৰখা। বৈঠকত শ্ৰীনাড্ডাই কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ মাজত সঠিক পৰিয়াল পৰিকল্পনা আৰু ইয়াৰ বাবে থকা আঁচনিসমূহ সঠিকভাৱে প্ৰৱৰ্তন কৰাৰ বাবে বিশেষকৈ এই ক্ষেত্ৰত অধিক সমস্যাৰ সন্মুখীন হোৱা ৰাজ্য, জিলা আৰু খণ্ডসমূহৰ বাবে সমূহীয়া প্ৰচেষ্টাৰে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীনাড্ডাই লগতে কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেইবাখনো ৰাজ্যই ইতিমধ্যে সফলতা অৰ্জন কৰিছে আৰু আন ৰাজ্যসমূহত ইয়াৰ সাফল্যৰ বাবে প্ৰয়াস অব্যাহত আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে পৰিয়াল পৰিকল্পনাৰ প্ৰয়োজনীয় সজাগতা সৃষ্টিৰ বাবে বিকশাই তোলা সুগম নামৰ প্ৰদৰ্শনৰ বাবে আৰ্হি মুকলি কৰে। তেওঁ লগতে পৰিয়াল পৰিকল্পনাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা এটা ৰেডিঅ' বিজ্ঞাপনো মুকলি কৰে।
साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
प्रस्तुति में आया स्नातकोत्तर जो चिकित्सा विज्ञान पाठ्यक्रम में प्रवेश परीक्षा नीट यूजी 2024 संक्रांत घोषणा होना है कहा 18 जुलाई स्थगित रखी थी। मुख्यमंत्री युवा संघर्ष नेतृत्व एक्न खंड विचारपीठे राष्ट्रीय परीक्षण संस्था और केन्द्र दाखिल कर शपथनामा सन्दर्भ 10 गुणा नोटिस पत्रिका दाखिल कर सुविधा दियार गोचरटर शुनानी स्थगित करने अनुमोदन जाना। शीर्ष अदालते आज नीट यूजी 2024 चिकित्सा विज्ञान प्रवेश परीक्षा संक्रांत आवेदन सन्दर्भ शुनानी हर कथा आए। यह आवेदन समूह भर जो 5 मेत अनुषित परीक्षार समय अनियम संघटित हुआ तथा पुनः परीक्षा अनुषित कर दावी जाना दाखिल कर आवेदन आए। केन्द्र कल दाखिल कर अतिरिक्त शपथनामा क्या सर्वोच्च न्यायालय निर्देश अनुसार शिक्षा मंत्रालय आई आई टी मद्रास नीट यूजर फलाफल समूह व्यापक डेटा विश्लेषण अनुरोध जाना। यार पूर्वे जो सोमवार सर्वोच्च न्यायालय नीट यूजी 2024 सततार क्षेत्र आपोष कर प्रकाश कर। इधर केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानक आज शिक्षार्थी एट दल नतुन दिल्ली सा छात्र छ्रीस शिक्षा मंत्रीगढ़ परीक्षार समय सम्मुखीन हुआ प्रत्याहान और अभिज्ञतूह विषय अवगत कर। केन्द्रीय बंदर जहाज और जलपथ दफ्तर मंत्री सदानंद सोनवाले कैसे जो देश बृह बंदर समूह उन्नयन काम सम्पूर्ण तिरुवनंतपुरम विभिन्न बंदर लाइट हाउस पर्यटन प्रसारों में आज यार जड़ित संश्लिष्ट पक्ष बैठक संबोधन प्रकाश कर। मंत्रीगढ़ क्यों आम पूर्वपुरुष जहाज चलाचल और सामुद्रिक क्षेत्र विकास देश जी सफलता अर्जन करें बर्तमान पर्याप्त उत्साह व्यवहार कर यह सफलत आगे निया उचित क्यों प्रधानमंत्री नरेन्द्र मोदी आशा करें पर्यटन सम्भावनार प्रति लक्ष्य रखी लाइट हाउस आंतराष्ट्रीय मानने ऊसी विकसा तला हम। केन्द्रीय मंत्रीगढ़ कल तिरुवनंतपुरम विभिन्न बंदर प्रथम सामग्री परिवहन जहाज सान फर्नांडो आनुष्ठानिक बंदर आदरणी जाना। चीनर सियांग बंदर पर आज पुवा सान फर्नांडो नाम जहाज यात्रा आरम्भ कर जहाज केरलार बंदर आरोप केरलबासी दीर्घदिनिया इच्छा वास्तवायित हारे राज्य अभिलाषी अर्थनैतिक आंतर्गाथनि उन्नयन प्रकल्प समूह रूपायण एट उल्लेख्य मालियों खुटी हिसाब से विवेचित हम। अलगत दिन यह बंदर बृह बृह जहाज आगमन घटे आशा कर गोलकीय जहाज परिवहन मानचित्र यह बंदर पर एक गुतवपूर्ण स्थान अधिकार कर आशा कर। नीति आयोग विशेष कार्यसूची सम्पूर्णतार अभियान अब्याहत आए। यह अभियान अंश हिस्सा जिले जिले विभिन्न कार्यसूची आयोजन कर सम्पूर्णता अभियान अधीन अभिलाषी जिला और उन्नयन खंड समूह मूलत प्रथम तीन माह पंजीयनभुक्त प्रसूतर संख्या संहत शिशु विकास सेवार अधीन प्रसूतर परिपूरक खाद्य जोान प्रति खंडते मधुमेह और उच्च रक्तचाप जनित रोगी चिन्हितकरण हार प्रदर्शनी सजगता सभा समदल आदि विभिन्न कार्यसूची आयोजन कर। विम्बलडन टेनिस प्रतियोगितार महिला एकक शाखार प्रथम सेमिफाइनेलत आज सन्ध्या कजाखस्तान एलेना रायबकिने चेक गणराज्यर बारबरा कुजिकोसोभार विरूद्धे खेल। आगे द्वितीय सेमिफाइनेलत सप्तम दशमी इटालियर जेसमिन पाउलिने क्रोएशियार डोमा बेटिकर विरूद्धे खेल। आशार प्रतियोगित डोमा बेटिके प्रथमबारर सेमिफाइनेल खेल। প্রধানমন্ত্রী নরেন্দ্র মোদী আজ নতুন দিল্লি 2024 পঁচিশ বর্ষ কেন্দ্রীয় বাজেট দাখিলের পূর্বে নীতি আয়োগের অর্থনীতিবিদ সকলের সঙ্গে আলোচনায় মিলিত হয়। বিদেশমন্ত্রী ড এস জয়শঙ্কর কৈছে যে ভারতের দিকে বঙ্গোপসাগরের বহু ক্ষেত্রে প্রযুক্তি আর অর্থনৈতিক সহযোগিতার উদ্যম ব্যবস্থাকে সবলীয় প্রথম নীতি পূর্ব এশিয়া নীতি তথা সাগর দৃষ্টিভঙ্গিকে প্রতিনিধিত্ব করে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নড্ডায় বিশ্ব জনস্বাস্থ্য দিবস উপলক্ষে আজ নতুন দিল্লীত এখন আলোচনা চক্রের অধ্যক্ষতা করে। উচ্চতম ন্যায়ালয়ে স্নাতক পর্যায়ের চিকিৎসা বিজ্ঞান পাঠ্যক্রমের প্রবেশ পরীক্ষা নিয়ে কেন্দ্রীয় 2024 সংক্রান্ত গোচরের শুনানি 18 জুলাইলৈ স্থগিত রাখিছে।